গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ 37টা সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে অসম মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই জুবিন ক্ষেত্ৰৰ 10 বিঘা ভূমি শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিছে। মিচিং উৎসৱ আলি আই লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাটো মন্ত্ৰীসভাই অনুমোদন জনাইছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেলত প্ৰকাশ কৰা মতে মিছন বসুন্ধৰাৰ অধীনত বসুন্ধৰা পৰ্টেল, সেৱা সেতু পৰ্টেল আৰু মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ পৰ্যালোচনাৰ আবেদনসমূহ অন্তৰ্ভুক্ত কৰি ৰাজ্যৰ 6খন জিলাৰ 1040টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক বাসস্থানৰ উদ্দেশ্যে চৰকাৰী খাচ আৰু চিলিং ছাৰপ্লাছ ভূমি নিষ্পত্তিত কালি মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনায়।
আজি কেবিনেটে মিচিং সমাজৰ উৎসৱ আলি আই লিগাঙক ৰাজ্যিক বন্ধৰ বাবে স্বীকৃতি দিছে। এতিয়াৰ পৰা আলি আই লিগাং ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি পাব। গুৱাহাটীত পাহাৰত মাটি আৱৰ্তনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল, শ্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে, আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিশপুৰত 452 ঘৰ, গুৱাহাটী ৰেভিনিউ চাৰ্কলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ, টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছো। 3টা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। যি বাধা আছিলে পলিচি সংক্ৰান্তত, এই বাধা আঁতৰি গ'ল।
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দ্বিতীয় কিস্তিৰ ধনৰাশি বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ধনৰাশি বিতৰণ অনুষ্ঠানত অংশ লৈছে। ইয়াৰ জৰিয়তে 12,900 গৰাকী যুৱক যুৱতী উপকৃত হ'ব। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত আয়োজিত অনুষ্ঠানত বিভাগীয় মন্ত্ৰী বিমল বৰাইও অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে কাৰ্বি আংলঙলৈ যাব। কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আন্তঃগাঁথনি উন্নয়নৰ দিশত নতুন যুগৰ সূচনা কৰি 2,109 কোটি টকা ব্যয় সাপেক্ষ শতাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ 816 কোটি টকা ব্যয় সাপেক্ষ 54টা প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে 1,293 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া 53টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দিনৰ 1 বজাত তাৰালাংচুৰ ৰংচিনা চাৰ্পো আহংজাইত আয়োজিত অনুষ্ঠানত এই প্ৰকল্পসমূহ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব। তেওঁ ডিফু কৰ্কট চিকিৎসা কেন্দ্ৰ, 4-লেনযুক্ত খৰচিং টেৰাং ইংজাৰ কাপ উড়ন সেতু আৰু 4টা পথ উন্নীতকৰণ প্ৰকল্পও মুকলি কৰিব। তদুপৰি পশ্চিম কাৰ্বি আংলঙত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, ডিফুৰ টাউন লেক আৰু জলক্ৰীড়া ক্ষেত্ৰও মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 365 কোটি টকা ব্যয়েৰে জিলাখনৰ লংৱকুত নিৰ্মাণ হ'বলগীয়া সৈনিক স্কুল, 42 মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্প, কেইবাটাও পথ উন্নীতকৰণ প্ৰকল্প, হোটেল আৰু পৰ্যটন ব্যৱস্থাপনা প্ৰতিষ্ঠান তথা কেইবাখনো দলঙৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি যোৰহাটতো কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে বৰুৱা চাৰিআলিত বিয়লি 5 বজাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 178 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মণিৰাম দেৱান পিয়ালি বৰুৱা উড়ন সেতু উদ্বোধন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীয়েও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে 159 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা স্বৰাজ উদ্যান, 250 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ, 19 কোটি টকা প্ৰকল্প ব্যয়ৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পুথিভঁৰাল ভৱন, ইণ্ডোৰ ষ্টেডিয়াম, 200খন বিচনাযুক্ত ছাত্ৰাবাস আৰু 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মইনাপৰীয়া নামঘৰ অতিথিশালা উদ্বোধন কৰিব। চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ কেন্দ্ৰ স্থাপনৰ জৰিয়তে ৰাজ্যখনত মহাকাশ বিজ্ঞানৰ চৰ্চা অধিক শক্তিশালী কৰাৰ পৰিকল্পনা লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মিত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ মুকলি কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। 2021 চনৰ 18 জানুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিজ্ঞান নগৰীৰ আধাৰশিলা স্থাপন কৰিছিল। 288 কোটি 13 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বিজ্ঞান নগৰীখন 250 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে। বৰ্তমান 100 বিঘা ভূমিত আন্তঃগাঁথনি নিৰ্মাণ হোৱা নগৰীখনৰ 150 বিঘা ভূমিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।